এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ 30,806গৰাকী আত্মসহায়ক গোটৰ সদস্যৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ। 77 সংখ্যক গণৰাজ্য দিৱসলৈ মাজত এদিন থকা অৱস্থাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাত ব্যাপক প্ৰস্তুতি। প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ 4,500টা শিক্ষক পদৰ নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলৰ পৰীক্ষণ তালিকা পৰহিলৈ প্ৰকাশ। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি পন্নী গৰিমা শইকীয়া গাৰ্গৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ। আৰু গুৱাহাটীৰ বৰ্ষাপাৰাত কাইলৈ ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 5-দিনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিলং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ 30,806গৰাকী আত্মসহায়ক গোটৰ সদস্যৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10,000টকাকৈ চেক বিতৰণ কৰে। নপ্তিপাৰাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জিলা আয়ুক্ত নিবেদন দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জিলাখনত ইতিমধ্যে নলবাৰী আৰু টিহু বিধানসভা সমষ্টিৰ মহিলাসকলৰ মাজত চেক বিতৰণ কৰা হৈছে। অনুষ্ঠানৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে সমাগত বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে 106খন আসন লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে অগপ আৰু বিজেপিৰ মিত্ৰতা প্ৰায় চূড়ান্ত আৰু আসনৰ সংখ্যাও প্ৰায় পূৰ্বৰ দৰে থাকিব বুলি প্ৰকাশ কৰে।
আগত যেনেকে আছে তেনেকে মোটামুটি থাকিব, ছিটবিলাক অলপ চলপ চেঞ্জ হ'ব, কোনোবা ছিটত আমি উঠিম, আমাৰ ছিটত তেওঁলোক উঠিব, অদল বদল হ'ব, সংখ্যা মোটামুটি একে থাকিব, এটা দুটা বাঢ়িবও পাৰে। আমাৰ কি হয়, টিকেট ছিলেকশ্যনৰ আগতে কৈল মোটামুটি বুজাবুজিটো হৈ গৈছে। আমাৰ দিলীপ শইকীয়া আৰু জয়ন্তমল্ল বৰুৱাই এজিপিৰ লগত কথা পাতি আছে, মোটামুটি সম্পূৰ্ণ হৈ গৈছে। আৰু যিদিনাখনে অমিত শাহ ডাঙৰীয়াই বিচাৰিব যে আপোনালোক আহক চেজ কৰি দিওঁ, লগে লগে চেজ হৈ যাব, কাৰণ যিটো প্ৰাথমিক বুজাবুজি সেইটো ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে।
77 সংখ্যক গণৰাজ্য দিৱসলৈ মাজত এদিন থকা অৱস্থাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাতে ব্যাপক প্ৰস্তুতি চলিছে। জিলা সদৰসমূহত কুচকাৱাজৰ অনুশীলন কৰি থকা হৈছে। গুৱাহাটীৰ খানাপাৰাত থকা অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচী উদযাপন কৰা হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুৱা 9 বজাত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব। ইতিমধ্যে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত 24টা দলে কুচকাৱাজৰ অনুশীলন অব্যাহত ৰাখিছে। এইবেলি মিজোৰাম আৰক্ষীৰ এটা দলেও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা। ডিব্ৰুগড় জিলাতো গণৰাজ্য দিৱসৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। জিলাখনৰ খনিকৰ খেলপথাৰত হ'বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উৰুৱাব। ইয়াৰ বাবে দিনে নিশাই প্ৰস্তুতি চলাই থকা হৈছে। ডিব্ৰুগড় মহানগৰত গণৰাজ্য দিৱস উপলক্ষে আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। সমাগত গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয় 26 জানুৱাৰীলৈকে খোলা ৰাখিবলৈ জিলা আয়ুক্তই জাননী জাৰি কৰিছে। বৰপেটা জিলাতো গণৰাজ্য দিৱস উদযাপনৰ বাবে প্ৰস্তুতি অব্যাহত আছে। বৰপেটা পৌৰসভা খেলপথাৰত জিলাভিত্তিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। আজি কুচকাৱাজৰ পূৰ্ণ পৰ্যায়ত অনুশীলন কৰা হয়। জিলা আৰক্ষীৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু স্কাউট এণ্ড গাইডে এই অনুশীলন চলায়। দক্ষিণ শালমৰা মানকাছৰ জিলাতো আজি গণৰাজ্য দিৱসৰ কুচকাৱাজৰ অনুশীলনৰ সামৰণি পৰিছে। জিলাখনৰ হাতশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস উদযাপন কৰা হ'ব। দিৱসৰ কুচকাৱাজত অসম আৰক্ষী, গৃহৰক্ষী বাহিনী, NCCকে ধৰি মুঠ 13টা দলে অংশগ্ৰহণ কৰিব। গোৱালপাৰা জিলা প্ৰশাসনে JTS খেলপথাৰত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস পালন কৰিব। আজি জিলা আয়ুক্ত প্ৰদীপ তিমুং আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তই কুচকাৱাজৰ অনুশীলন পৰিদৰ্শন কৰে। এইবাৰ 27টা দলে কুচকাৱাজত অংশ ল'ব। এই সন্দৰ্ভত জিলাখনৰ আয়ুক্তই আমাৰ সংবাদদাতাৰ আগত এইদৰে কয়।
আন আন জিলাৰ দৰে প্ৰস্তুতি আমাৰ একদম খুব ভালকে চলিছে। সমগ্ৰ ভাৰততে সকলো জিলাতে এই প্ৰস্তুতি চলিছে আৰু আমাৰ গোৱালপাৰাও ঠিক তেনেধৰণৰ এটা উল্লাসেৰে প্ৰস্তুতি চলাইছো 26 তাৰিখ আমাৰ গণতন্ত্ৰ দিৱস কাৰণে। গতিকে আপোনালোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে যে প্ৰায় 26-27টা কণ্টিনজেণ্ট আমাৰ গোট খাইছে। ইয়াৰ লগতে 12-বৰণীয়া সাংস্কৃতিক অনুষ্ঠান 2-4টা আছে। মই আপোনালোকৰ জৰিয়তে সকলো জিলাখনৰ লোক আছে তেখেতসকলক আহ্বান জনাইছো, তেখেতসকলে ওলাই আহি এই দিনটো উদযাপন কৰে আৰু আমাৰ লগতে সকলোকে মই ধন্যবাদ বা শুভেচ্ছা জনাইছো।
এইবাৰ নতুন দিল্লীত হ'বলগীয়া গণৰাজ্য দিৱসৰ পেৰেডত অসমৰ পোৰামাটি শিল্পৰ প্ৰতীক পদ প্ৰদৰ্শন কৰা হ'ব। ধুবুৰীৰ আছাৰীকান্দিৰ ভৌগোলিক সূচ্যাংকৰ স্বীকৃতি লাভ কৰা এই শিল্প এইবাৰ পেৰেডত দেশবাসীৰ সন্মুখত উজ্বলি উঠিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গণৰাজ্য দিৱসৰ প্ৰাক সন্ধ্যা কাইলৈ দেশবাসীক উদ্দেশ্যি ভাষণ দিব। সন্ধিয়া 7 বজাৰ পৰা এই ভাষণ আকাশবাণীৰ সকলো নেটৱৰ্ক আৰু দূৰদৰ্শনৰ সকলো চেনেলে সম্প্ৰচাৰ কৰিব। হিন্দী আৰু ইংৰাজীত এই ভাষণ প্ৰচাৰৰ পাছতে আঞ্চলিক ভাষাতো এই ভাষণ প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীয়ে নিশা 9:30 বজাত এই ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বিভাগৰ অধীনৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক 4,500টা শিক্ষক পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলৰ পৰীক্ষণ তালিকা পৰহিলৈ প্ৰকাশ পাব। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে সামাজিক মাধ্যমযোগে আজি এই কথা ঘোষণা কৰিছে। তেওঁ লগতে প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া 28 জানুৱাৰীত আৰম্ভ হ'ব বুলি জানিবলৈ দিছে। ইয়াৰ বাবে প্ৰাৰ্থীসকলক প্ৰয়োজনীয় নথি পত্ৰসমূহ সাজু কৰি ৰাখিবলৈ শিক্ষামন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে।
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি পন্নী গৰিমা শইকীয়া গাৰ্গে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। সাংবাদিকৰ আগত আজি এই কথা প্ৰকাশ কৰি শ্ৰীমতী গাৰ্গে কয় যে এই স্মাৰক পত্ৰৰ জৰিয়তে গোচৰৰ খৰতকীয়া নিষ্পত্তিৰ বাবে বিশেষ আদালত স্থাপন, ৰাজ্য চৰকাৰে ইতিমধ্যে নিযুক্তি দিয়া বিশেষ লোক অধিবক্তাৰ দলৰ সৈতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ জ্যেষ্ঠ আৰু অভিজ্ঞ লোক অধিবক্তাৰ নিযুক্তিৰ উপৰি শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ছিংগাপুৰৰ সৈতে সঠিক কূটনৈতিক ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক আহ্বান জনোৱা হৈছে। দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ নিৰ্মীয়মান উৰণহেতুখন চানমাৰী উৰণহেতুৰ সৈতে সংযোগকৰণৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিতত উৰণহেতুখনেৰে পৰৱৰ্তী 15 দিনলৈ যান বাহনৰ চলাচল কিছু নিয়ন্ত্ৰণ কৰা হ'ব। মহানগৰ যান বাহন আৰক্ষীয়ে আজি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। সেই অনুসৰি আজি নিশাৰে পৰা পৰৱৰ্তী 15 দিনলৈ উৰণহেতুখনৰ এটা পথেৰে যান বাহনৰ চলাচল বন্ধ কৰি দিয়া হ'ব। এই যান বাহনসমূহে ৰাজগড় ভঙাগড় পথেৰে যাত্ৰা কৰিব লাগিব বুলি গুৱাহাটী মহানগৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই প্ৰকাশ কৰে।
যিহেতু নতুন ব্ৰিজখনৰ লগত পুৰণা ব্ৰিজখনৰ এটা মাৰ্জিং পইণ্ট হ'ব, চ' সেই মাৰ্জিং পইণ্টটোৰ কাৰণে আমাৰ ব্ৰিজখনৰ বৰ্তমান 15 দিনৰ কাৰণে এটা ট্ৰেক চলি থাকিব। সেই ট্ৰেকটো হ'ব চানমাৰীৰ পৰা অহাটো আৰু যিটো কমাৰ্চ কলেজৰ পৰা যাব সেই ট্ৰেকটো বন্ধ থাকিব। মিনিমাম 15 দিনৰ কাৰণে বন্ধ থাকিব। যেতিয়া এইটো ট্ৰেকৰ কাম কমপ্লিট হ'ব এই ট্ৰেকটো খুলি দিম, তেতিয়া আমি অপজিট যিটো ট্ৰেক আছিল সেই ট্ৰেকটোত আমি বন্ধ কৰাই দিম। আপোনালোকৰ থ্ৰু দি গুৱাহাটীবাসী ৰাইজ, অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ, পৰাপক্ষত তেওঁলোকে এই যিটো ফ্ৰী ফ্ল' ট্ৰেফিক মুভমেণ্টটোৰ কাৰণে যিখিনি গাড়ী ধৰক আপোনাৰ দূৰৰ ফালৰ পৰা আহিব, তেওঁলোকে ৰাজগড় ৰাস্তাটো যদি ওলাই গৈ তেওঁলোক বাওঁফালে গুচি গ'লে জি এছত ওলাব পাৰিব, বা আপোনাৰ 4 নম্বৰ যিটো বাইলেন আছে সেইফালৰ পৰা গান্ধী মন্দিৰ দি ওলাই গৈ পেলাই তেওঁলোকে আইডাৰ জি এছতো ওলাব পাৰিব, জি এন বি ৰোডো ওলাব পাৰে, ইফালে আপোনাৰ বিবোৰতো ওলাব।
সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হৈছে। এই দিৱসত কন্যা সন্তানৰ অধিকাৰ, শিক্ষা, স্বাস্থ্য, পুষ্টিকৰণ আৰু কল্যাণত গুৰুত্ব দিয়া হয়। প্ৰতি বছৰে 24 জানুৱাৰীত উদযাপন কৰা এই দিৱসত লিংগ বৈষম্যৰ বিৰোধিতা, সম সুবিধা প্ৰদান আৰু সবল নাগৰিক হিচাপে সমাজত কন্যাসকলে মূৰ তুলি থাকিব পৰা পৰিৱেশৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ চেষ্টা কৰা হয়। ৰাজ্যৰ বিভিন্ন জিলাতো আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হয়। মহিলা আৰু শিশু বিকাশ বিভাগ আৰু মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত জেংৰাইমুখ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হয়। জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক, সহকাৰী আয়ুক্ত, সমাজ কল্যাণ বিষয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি কন্যা শিশুৰ অধিকাৰ আৰু সুৰক্ষা সন্দৰ্ভত আলোচনা কৰে। কাছাৰ জিলাতো শিলচৰৰ মহিলা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কন্যা শিশুৰ অধিকাৰ, স্বাস্থ্য আৰু সামগ্ৰিক সবলীকৰণ সন্দৰ্ভত কেইবাটাও সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। কামৰূপ জিলাৰ আমিনগাঁও বেংগলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই দিৱস উদযাপন কৰা হয়। কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱা সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ উপৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত জিলা স্বাস্থ্য বিভাগে চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰে। দৰং কৰ্কট কেন্দ্ৰৰ উদ্যোগত জিলাখনৰ খাৰুপেটীয়াৰ বৰঙাবাৰীত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হয়। এই অনুষ্ঠানত দৰং কৰ্কট কেন্দ্ৰৰ চিকিৎসক ডাঃ শ্বহীদুল ইছলামে কন্যা শিশু দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। তেওঁ লগতে ৰাজ্য চৰকাৰে কন্যা সন্তানৰ সুস্বাস্থ্য নিশ্চিত কৰাৰ বাবে প্ৰদান কৰি অহা প্ৰতিষেধকসমূহ গ্ৰহণ কৰিবলৈ ছাত্ৰীসকলক আহ্বান জনায়। হোজাই জিলাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা সভাকক্ষত এই উপলক্ষে বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত জিলা আয়ুক্ত, বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাৰ লগতে কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত ঐতিহাসিক গোভা দেৰজাৰ পৰম্পৰাগত জোনবিল মেলাৰ আজি সামৰণি পৰে। আজি গোভা ৰজাই জোনবিল মেলাথলীত ৰাজদৰবাৰ বহুৱাই প্ৰজাসকলৰ পৰা প্ৰতীকি ৰূপত কৰকাতল সংগ্ৰহ কৰাৰ পাছতে জোনবিল মেলাৰ সামৰণি পৰে। আজি অন্তিম দিনা তিৱা আৰু অসমীয়া ভাষাৰ কবি সন্মিলন অনুষ্ঠিত হয়। বিশিষ্ট কবি হৰেন্দ্ৰ বৰাই এই কবি সন্মিলন উদ্বোধন কৰে। চুবুৰীয়া ৰাষ্ট্ৰ ভূটান সীমান্তৰ বাক্সা জিলাৰ সুবনখাটাত 9-দিনীয়া কাৰ্যসূচীৰে আয়োজিত 14 সংখ্যক ভাৰত ভূটান মৈত্ৰী মেলাৰ আজি সামৰণি পৰিব। ইয়াৰ লগতে মাঘৰ দুমাহীৰ পৰা আৰম্ভ হোৱা মাঘ মেলাৰো অন্ত পৰিব। আজি সন্ধিয়া আয়োজিত সাংস্কৃতিক অনুষ্ঠানৰ পাছতে ভাৰত ভূটান মৈত্ৰী মেলাৰ সামৰণি পৰিব বুলি আমাৰ সংবাদদাতাই জনাইছে। ৰাজ্যৰ বিভিন্ন জাতি জনজাতিৰ লগতে ভূটানৰ বিভিন্ন জনগোষ্ঠীৰ বাৰেৰহণীয়া সাংস্কৃতিক বৈচিত্ৰ্যক এই মেলাত প্ৰদৰ্শন কৰা হয়। গুৱাহাটীৰ জ্যোতিচিত্ৰবনত যোৱা বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ 2026ৰ দ্বিতীয় সংস্কৰণত আজি কেইবাখনো দেশী বিদেশী ছবি প্ৰদৰ্শন কৰা হয়। জ্যোতিচিত্ৰবনৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আজি অসমীয়া ভাষাৰ ছবি কক কক ককক, দক্ষিণ কোৰিয়াৰ ছবি আ পয়েট অব দ্য ৰিভাৰ আৰু মংগোলিয়ান ছবি ইফ অনলি আই কুড হাইবাৰনেট প্ৰদৰ্শিত হয়। একেদৰে বিষ্ণু ৰাভা প্ৰেক্ষাগৃহত তুলু ভাষাৰ ছবি ইম্বু, বাংলা ছবি পৰবাসী, হংকঙৰ ছবি লেটছ হেভ আ কাপ অফ দুধ পাতি চাই ছবিকেইখন প্ৰদৰ্শিত হয়। মহোৎসৱৰ সৈতে সংগতি ৰাখি চলচ্চিত্ৰ সম্পৰ্কীয় কেইবাখনো কৰ্মশালাও অনুষ্ঠিত হয়। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
ৰাষ্ট্ৰপতি ভৱন চৌহদত কালি সন্ধিয়া মুকলি কৰা গ্ৰন্থকুটীৰত অসমৰ কেইবাখনো সাঁচি পুতিয়া পুথিয়ে স্থান লাভ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন সত্ৰানুষ্ঠান তথা বিজ্ঞ ব্যক্তিৰ পৰা সংগৃহীত 5খন প্ৰাচীন সাঁচি পুতিয়া পুথিকে ধৰি মুঠ 8খন পুথিয়ে কুটীৰত স্থান লাভ কৰিছে। উল্লেখযোগ্য যে কালি সন্ধিয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মুকলি কৰা গ্ৰন্থকুটীৰত অসমীয়াকে ধৰি দেশৰ মুঠ 11টা ধ্ৰুপদী ভাষাৰ প্ৰাচীন পুথি, পাণ্ডুলিপি আৰু অন্যান্য সাহিত্য সম্ভাৰক সংৰক্ষণ কৰাৰ ব্যৱস্থা লোৱা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে ৰাষ্ট্ৰপতিগৰাকীক অসমৰ সাঁচিপতীয়া পুথিৰ ঐতিহ্য সন্দৰ্ভত অৱগত কৰে। আন্তৰ্জাতিক খ্যাতিসম্পন্ন সংগীত পৰিচালকদ্বয় জিতু তপনক আজি আন্তৰিক আধাৰ সাধনা সন্মান 2025 প্ৰদান কৰা হয়। এই উপলক্ষে আজি আবেলি গুৱাহাটীৰ দিছপুৰৰ পি ডব্লিউ ডি কনভেনশ্যন হলত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিতু তপন জ্যোতিৰ সংগীত পৰিচালক জিতু শৰ্মাই এই বঁটা গ্ৰহণ কৰে। শাৰীৰিক অসুস্থতাৰ বাবে তপন ভট্টাচাৰ্য আজিৰ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। এই বঁটাত আছে নগদ 50,000 টকা, চেলেং চাদৰ, স্মাৰক আৰু একোটাকৈ নেমু গছৰ পুলি। বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট হাস্য ব্যংগ লেখক তথা চিকিৎসক ডাঃ অঞ্জন জ্যোতি চৌধুৰী, আবৃত্তিকাৰ অৱনী বৰা আৰু আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। আধাৰ সাধনা সংস্থাৰ সভাপতি দীপাঞ্জলি দাস পাঠকে আদৰণি ভাষণ দিয়া অনুষ্ঠানৰ আঁত ধৰে আৰ জে সুজিতায়। 77 সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাককালত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 মোৰ বাবে গণতন্ত্ৰৰ অৰ্থ শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশ ল'ব জ্যেষ্ঠ নাগৰিকৰ প্ৰতিনিধি ডঃ সূৰ্য দাস, মহিলা সমাজৰ প্ৰতিনিধি মীনাক্ষী কাকতি আৰু ছাত্ৰ সমাজৰ প্ৰতিনিধি অৰুণা হাজৰিকাই। অনুষ্ঠানটোৰ আঁত ধৰিব জিন্তিৰাণী ডেকাই। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 5খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল কাইলৈ গুৱাহাটীৰ বৰ্ষাপাৰাৰ এছিএ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। দুয়োটা দলৰ খেলুৱৈসকল ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে। ভাৰতে সম্প্ৰতি এই শৃংখলাত 2-0 অগ্ৰগতি লাভ কৰিছে। কাইলৈ হ'বলগীয়া খেলখনৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি দিনৰ 2 বজাৰ পৰা মাজনিশা 12 বজালৈ বি কে কাকতি পথ, এ কে আজাদ পথ, এ কে দেৱ পথ, কুল বসুমতাৰী পথ, ডঃ ভূপেন হাজৰিকা পথ, মৰাভৰলু পথ, ৰাজীৱ গান্ধী পথ, এফ এ ঠপলীয়া, বিষ্ণুপুৰ আৰু আৰ কে চি, বিৰুবাৰী জি এম চি আৰু দক্ষিণগাঁও তিনিআলিৰ পৰা লালগণেশলৈ, পণ্ডিত দীনদয়াল উপাধ্যায় পথত সকলো ধৰণৰ বাণিজ্যিক আৰু গধুৰ যান বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। 79 সংখ্যক সন্তোষ ট্ৰফীৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত গ্ৰুপ বিৰ 3খন খেল অমীমাংসিত হৈ ৰয়। চিলাপথাৰত আজি পুৱা কেৰালা আৰু ৰেলৱেৰ মাজত অনুষ্ঠিত প্ৰথমখন খেলত দুয়োটা দলে 1-1 গ'লত সমতা স্থাপন কৰে। ইয়াৰ পাছতে ছাৰ্ভিচেছ আৰু উৰিষ্যাৰ মাজৰ খেলখন গ'লশূন্যভাৱে ড্ৰ হয়। ঢকুৱাখনত অনুষ্ঠিত পঞ্জাব আৰু মেঘালয়ৰ মাজৰ ৰোমাঞ্চকৰ খেলখন 3-3 গ'লত ড্ৰ হয়। আটাইকেইটা দলে 1 পইণ্টকৈ লাভ কৰে। নগাঁৱৰ খুটিকটীয়া নিবাসী সৰবৰহী সামাজিক ব্যক্তি নিৰ্মল চন্দ্ৰ বৰাৰ আজি পুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 86 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ 30,806গৰাকী আত্মসহায়ক গোটৰ সদস্যৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ। 77 সংখ্যক গণৰাজ্য দিৱসলৈ মাজত এদিন থকা অৱস্থাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাত ব্যাপক প্ৰস্তুতি। প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ 4,500টা শিক্ষক পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলৰ পৰীক্ষণ তালিকা পৰহিলৈ প্ৰকাশ। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি পন্নী গৰিমা শইকীয়া গাৰ্গৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ। আৰু গুৱাহাটীৰ বৰ্ষাপাৰাত কাইলৈ ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 5খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব। Thank you.